মাছ আৰু মুকুতাৰ খেতি কেনেকৈ এটা পুখুৰীত কৰিব পাৰি, এই বিষয়ৰ এটি প্ৰশিক্ষণ 13 মাৰ্চ তাৰিখৰ পৰা 15 মাৰ্চ তাৰিখলৈ নগাঁৱত অনুষ্ঠিত হৈছে আৰু এই প্ৰশিক্ষণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নগাঁৱতে প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে। এই প্ৰশিক্ষণ শিবিৰত অসমৰ ভালেকেইখন জিলাৰ কেইবাজনো মীনপালকে অংশগ্ৰহণ কৰে আৰু ইয়াত প্ৰশিক্ষণ প্ৰদান কৰে কলিকতাৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ জি এইচ পলান আৰু আন এগৰাকী বিজ্ঞানী শ্বেতা প্ৰধানে। এই প্ৰশিক্ষণৰ প্ৰসংগত আমাক মহকুমা মীন উন্নয়ন বিষয়া লিজা মৰাঙে এইদৰে কয়।
মোৰ নাম লিজা মৰাং, মই চাব ডিভিজন ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ নগাঁও। পাৰ্ল ফাৰ্মিং যোনটো মুকুতা খেতি ওপৰত 3 দিনীয়া মানে আমাৰ কাৰ্যসূচী লোৱা হৈছে। আমাৰ CIFৰ পৰা চাইণ্টিষ্ট আহি আমাৰ এই 3 দিনীয়া কাৰ্যসূচী কেনেকৈ মানে পাৰ্ল কালচাৰটো আগুৱাব লাগে, কেনেকৈ কালচাৰ কৰিব লাগে, সেইখিনি আমাৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু আমাৰ প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণৰ কাৰণে সুদূৰ তিনিচুকীয়া, নগাঁও, মৰিগাঁও আৰু কোকৰাঝাৰৰ পৰা আমাৰ ফাৰ্মাৰসকল আহিছে শিকিবলৈ। আৰু যিহেতু ভাল লাগে ফিচাৰী ক্ষেত্ৰতো, অকল মানে আমাৰ পুখুৰীত মাছ পালন কৰিয়ে যে জীৱিকা নিৰ্বাহ কৰিব পাৰি সেইটো নহয়, এতিয়া মানে আমাৰ অসম আৰু আগুৱাই গৈছে যিহেতু মুকুতা খেতিও আমাৰ হাতত লোৱা হৈছে। আৰু নগাঁৱত যিহেতু আমাৰ মুকুতা খেতি আৰম্ভণি কৰিছে ৰুলেন হাজৰিকাদেৱ, তেখেতেও আমাৰ এই ট্ৰেইনিঙৰ লগত প্ৰেক্টিকেল যিখিনি থাকিব সেইখিনি আমাৰ ফাৰ্মত গৈ মানে সেইখিনি কাম কৰা দেখুওৱা হ'ব। যিহেতু থিয়ৰি নলেজটোতো লাগিবই মানুহক, আৰু প্ৰেক্টিকেলি যদি আমি সেইটো বস্তু ভালকৈ দেখুৱাব পাৰোঁ তেতিয়া আৰু মানে ট্ৰেইনিংটো সফল হ'ব বুলি আমি মানে ভাবিছোঁ। সেই গতিকে আমি 3 দিনীয়া কাৰ্যসূচীৰে আজি এই দিনটো আৰম্ভ কৰা হৈছে। মানে
আমাৰ নগাঁৱত বেছি উপযোগী হয় নেকি কালচাৰটো?
নগাঁও বুলি নহয়, চবতে উপযোগী হ'ব। মানে মানুহৰ প্ৰথম এইটো মানে প্ৰথম ষ্টাৰ্ট কৰিছে, মানে ইমান মানে মানুহৰ মাজত মানে সেই এৱাৰনেছটো অহা নাছিলে আৰু আমাৰ কাৰণেও নতুন মানে বস্তুটো। গতিকে মানে যিহেতু আমি জানো পাৰ্লটো আমি বাহিৰৰ পৰা মেক্সিমাম হেৰি কৰিছিলোঁ, আগৰ পৰা আনিছিলোঁ, এতিয়া মানে অসমতো মানে সেনেকুৱা প্ৰচলন বহুত জেগাতো ষ্টাৰ্ট হৈছে কিন্তু মানে বেছি হোৱা নাই। কিন্তু সেই আমাৰ মানুহৰ মাজত যাতে প্ৰসাৰতাটো বৃদ্ধি পায় সেইটো কাৰণে আমি এনেধৰণৰ মানে ট্ৰেইনিংবিলাক দিব আৰম্ভ কৰা হৈছে। মানে
এয়া ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰা এগৰাকী বিজ্ঞানী শ্বেতা প্ৰধান।
পাৰ্ল ফাৰ্মিং অৰ ফিছ ফাৰ্মিং কেছে এক সাথ
जैसे फ्रेश वाटर पर्ल फार्मिंग और फिश फार्मिंग साथ में कर सकते हैं, बिकॉज जिस तालाब में हम फिश फार्मिंग कर रहे हैं उसके साथ साथ साइड में हम मसल्स यानी कि फ्रेश वाटर मसल्स जो जिसमें पर्ल फार्मिंग करेंगे उसको लगा सकते हैं। जैसे किनारे में हम रस्सी लगा के उसमें मसल्स को झुला सकते हैं सर्जरी करने के बाद। उसके साथ साथ और एक चीज़ है जो नया कंसेप्ट आया है, फ्रेश वाटर इंटीग्रेटेड मल्टीट्रॉफिक एक्वाकल्चर जिसको हम फिमटा बोलते हैं। तो उस इंटीग्रेटेड अप्रोच में हम फ्रेश वाटर पर्ल फार्मिंग और फिश उसके साथ साथ दूसरा स्पेसीज भी लेके भी हम कल्चर कर सकते हैं। तो आपका फिश में भी आपका इनकम आएगा और पर्ल भी आएगा बिकॉज वो साइड साइड में रहेगा और अब बीच में आप उसको निकाल के जैसे ऑपरेशन या सैंपलिंग में मसल्स को अलग करके भी अपना काम कर सकते हैं, उसमें कुछ रुकावट नहीं होगा।
जो पार्ल फार्मिंग और फिश फार्मिंग में पार्ल डेवलप होगा और अदर कंट्री से जो पार्ल है तफात कैसा है?
जैसे हमारा स्पेसीज के ऊपर डिपेंड करता है, हम क्वालिटी यानी कि हमारा जो नेकर सिक्रेशन होता है, तो अगर हम ओरिजिनली पर्ल का ओरिजिनल पर्ल जैसे हमें मार्केट में आता है वो ओरिजिनल या डुप्लीकेट हमें कभी पता नहीं चलता अभी, तो उसमें हम ये कर सकते हैं अगर हमारा नेकर सिक्रेशन ज्यादा है, हमारा साइनिंग ज्यादा है, तो उस हिसाब से हम बोल सकते हैं कि हमारा बेहतर है।
या रुलेन हाजरिका जिजने 7 বছৰ ধৰি মাছৰ লগত মুকুতা উৎপাদন কৰি সফলতা অৰ্জন কৰিছে, তেখেতে আমাক এইদৰে কয়।
হয়, আজি এইটো একচুৱেলি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা স্কিমটো আছিলে PMMSOYত, তো সেইটোৰ আণ্ডাৰতে আজি ট্ৰেইনিংটো হৈ আছে। এইটো এটা টোটেলি গভৰ্ণমেণ্ট প্ৰগ্ৰাম। তো মই মানে ইয়াত যিহেতু মুকুতা খেতি ইমান দিন আমি কৰি আছিলোঁ আৰু আমাৰ যিটো আসাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছচাইটি আছিল, সেই হিচাপে এই ট্ৰেইনিংটো নৰ্থ ইষ্টত আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দিলে। তো ইয়াত যিমানখিনি ফাৰ্মাৰ আছে এইটো হিচাপত মই ভাবোঁ বহুত উপকৃত হ'ব। আৰু মানে আজি আমাৰ বৈজ্ঞানিকসকল ইয়াত আহিছে, ছাইণ্টিষ্ট, তেখেতসকলে নতুন আৰু কৌশল শিকাব। তো সেই হিচাপে মই ভাবোঁ যে আজি ট্ৰেইনিঙত বা 3 দিনীয়া কাৰ্যসূচী, এইটো এই কাৰ্যসূচীত আমাৰ যিখিনি ফাৰ্মাৰ আছে তেখেতসকলে নিশ্চয় এইটোক দি পেলাই বহুতো লাভান্বিত হ'ব পাৰিব।
শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি আমাৰ অনুষ্ঠান মুকলি কৰিছোঁ। আমি ইয়াতে লগ পাইছিলোঁ বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা মীনপালকসকলক। আহক তেখেতসকলে কি কয় আমি শুনো।
প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
নমস্কাৰ, মোৰ নাম শ্ৰী নৰেশ্বৰ বৰা, মই 3 ডিষ্ট্ৰিক্ট 3 নং বৰহৰুঙৰ পৰা আহিছোঁ। মই মুকুতা খেতিৰ বিষয়ে জ্ঞান আহরণ করব আসছি ইয়াত
হয় এটা কেন গম পাইছিল ইয়াত মুকুতার ব্যবসায় ইয়ার হয়
আমার মিন বিভাগের জড়িয়ে আমার খবর করলে যে আমি একটা প্রশিক্ষণ লব যাব লাগে নগাঁওলে তেনেকে কত আমি আহিছো আর লাইরে
এনে মাছ পালন আছেল নাকি
মাছ পালন আছে আমার
কমছন আপনা পুখুরি
মো পুখুরি এটা আছে 3 বিঘা আর এটা আছে 1 বিঘা মাছ মোর আছে রূপ মিরিকা বাহু কুড়ি মাছ আছে প্রশিক্ষণ লওয়া নাই মাছের মাছের প্রশিক্ষণ নাই লওয়া নাই লওয়া নাই লওয়া
হয়
মাছ করছো
আর এতিয়া ভাবিছে কি শামুকর লগত একেলগে
করিছাম বলি ভাবিছো
ধারণা তো আছিল নাই শামুক আর মাছ একেলগে করিব পারি এই কথাটো কবার গম পাইছিল নাই
তেনেকে গম পোৱা নাছিল ম মোবাইলতে গম পালো যে মাছ আর শামুক করিব পৰা যায় বলি তেনেকে তাই ভাবিছো মাছের বহুতখিনি খরচা আহি পড়ে হামকরটো করে চাও কি হয়
নতুন টেকনোলজি
নতুন টেকনোলজি
মাছ আর মুকুতা
হয় হয়
একেলগে করিব পারে আপনি ইউটিউবত বা নিউজত পাইছে
হয় হয় ইউটিউবত চাইছিল হয় মাছের বিশেষকে কব গেলে মানে ফিশারিটো পুরা হিসি মানে মাছ গোটেখিনি ধরা নাই মাছ আছে মোৰ এতিয়াও বর্তমান আছে বহু ভালে মানুষখিনি মাছ বিশেষকে এবছর মই 3-4 কুইন্টেলমান মাছে ধরলো যাওয়া বছর মেলা মাছ এবছর আছে আর সম্পূর্ণ ধরা নাই
আপনার নাম তো
মোর নাম সুজিত দাস মো পুকুর তো আপনার 5 বিঘা আর মানে আগত একবার ইয়াত আহিছিলো মাছের বিষয়ে শিকিলো তারপর আপনার মুক্তার বিষয়ে শিকিলো এটা শিকিছো আর
শিকিছিল এপ্লাই করেছিল কেন করব পড়া নাই
নাই এপ্লাই করা নাই মানে করিম এতালেক করা নাই বেশি দিন হওয়া না মানে আছো যে ধর 15 দিন হল মানে ইয়ারপর ট্রেনিং লো গেছো
কি কি মাছ আছে
এটা পুকুরিত আছে আপনার বকুয়া আছে রৌ আছে তারপর বাঙন আছে কমলকাট আছে তারপর আপনার রূপচন্দা আছে বেলেগ এটা আছে মানে বেলেগ দুটা ফিশারি আছে
পুখুরীটো বিভিন্ন স্তর থাকে হয়তো কোনবা তলত থাকে কোনবা উপর থাকে
হয়
রহাটো ফিশারি কলেজ আছে ফিশারি ডিপার্টমেন্টের লগত যোগাযোগ
নাই মানে যোগাযোগ করা নাই মানে নতুন ইয়াত আহিছো উন্নতি মোর আগত মাছত বেমার আসলে এটা কেতিয়াবা বেমার লাগি যায় মাছ মরি থাকে গ্যাস হয় এইবিলাক গোটেখিনি বস্তু মই জানা হলো আজিকালি এনেকে সিস্টেমটো মোৰ ঔষধকেইটা যেনেকে 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 কৈছে মই তেনেকে দিয়া মতে ভাল হৈ গ'ল মাছকেইটা এতিয়া গেছৰ প্ৰব্লেমটো নাইকিয়া হ'ল গেছৰ প্ৰব্লেমটো শিকিছোঁ মই
ভালদৰে আপুনি ৰহাত
ৰহাত মোৰ গড় আছে এতিয়া এনে গড়টো হ'ল আপোনাৰ অৰিজিনেল গাঁও হ'ল আপোনাৰ পুটিমাৰীত আৰু ৰহা ব্লকহে আমাৰ
যোগাযোগ করব নিশ্চয় আপনি লাভবান হব
হয় লাভবান হম আর ইয়াত মানে বহুতখিনি শিকিছো
হয় বাইদেউ আপনার নাম তো
নমস্কার মোর নাম মিত শাহনারা বেগম মই রহা ব্লকের পর আহিছো আমার পুখুরী আছে আমি এনে পুখুরীর ট্রেনিং লই আহিছো কলংকপিলি পৰা 10 দিন এই 15 দিনিয়া ট্রেনিং একটা লই আহিছো পুখুরীর মাছ কেনে পুহিব লাগে পুখুরীর দহটো কেনে হব লাগে কোনটো লেয়ারত কিমান মাছ থাকি কোনটো লেয়ারত কি মাছ থাকিব লাগে পানির গভীরতাটো কেনে থাকিব লাগিব কোনটো মাছর পঞ্চ স্পন ফ্রাই ফিঙ্গারলিং কোনটো কি থাকিব লাগে সেইটো আমি শিকি আহিছো আর মাছর পানির গুণাগুণ নিয়ন্ত্রণ পিএইচটো কিমান থাকিব লাগিব পানির আকো অক্সিজেনটো ফসফরাস আকো এমোনিয়া পানিত গেট জমা হলে কেনেকৈ পানিত এমোনিয়া হয় সেইবিলাকৰ পুয়া জ্ঞান লৈ আহিছো
এতিয়া মানে ভাবিছে যে মুকুতা খেতি
তারপর মানে আমি জানিব পারিছো যে মাছর লগত আমি মুকুতা খেতিও করিব পাৰো মানে আমি মুকুতা বিষয়ে আমি জ্ঞান লওয়া নাই মাত্র লবলৈ আহিছো যাতে আমি শিকি আর 10 জনক লগতে স্বাবলম্বী হব পাৰো আমি মাছ পোনা পাইছো পোনা আমি ডাঙর দীঘল করে বিক্রি করছো লাভবান হয়েছো
ইমান পরে 13 মার্চৰ পৰা 15 মার্চলৈকে নগাঁও অনুষ্ঠিত হওয়া মাছ আর মুকুতা খেতির প্রশিক্ষণের বিষয়ে যুগুত করা সাক্ষাৎকার ভিত্তিক অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি যুগুতায় আগবহালে কিরণ চন্দ্রনাথে আহক এইখিনিতে আমি এটি জিকির শুনো শিল্পী ফাইজুদ্দিন আহমেদ আৰু সংগীসকল।
হায়াটো চাপিব মতে ঠেকিব মাছলৈ জুপিব ব
মাছলৈ জুপিব ব
বৃদ্ধ কালতো বিচাৰি নোপোৱা আকলে নিদিয়ে ল
আকলে নিদিয়ে ল
পাতিলে জনকুনে যাব খাৰি
জনকুনে যাব খাৰি
যিজনাই চিনিব গুৰুকৈ ভকতক যাব ডিঙৰাকে পাৰি
ধনে ধনে কৰি গতিৰা ধন ধনো থাকি বৰি
থাকিল ভাতি মুখে হো
থাকিল ভাতি মুখে হো
দুনিরে সান্ধ হক দুনিতে নললা যাবা সুদাহাতে লৈ
যাবা সুদাহাতে
লৈ সাগৰৰে মুখে ডিঙৰা পাতিছে আছে ভাতি মুখে চাই
আছে ভাতি মুখে চাই
ইকুলৰ হাততে অমনে পমনে মুকুতা লোৱা বেহাই
ধনে ধনে কৰি গতিৰা ধন ধনো থাকি পৰি
ফাইজুদ্দিন আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নেপাহৰিব। নমস্কাৰ।